মথি অধ্যায় পোন্ধৰ। তেতিয়া ফৰিচী আৰু অধ্যাপকসকলে জিৰচালেমৰ পৰা যীশুৰ ওচৰলৈ আহি ক'লে,
তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি কিয় উলংঘন কৰে? কিয়নো তেওঁলোকে হাত নোধোৱাকৈ ভোজন কৰে?
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
তোমালোকেও নিজৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে ঈশ্বৰৰ আজ্ঞা কিয় উলংঘন কৰিছা? কিয়নো ঈশ্বৰে ক'লে, তুমি পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ মাতৃক কুবচন বোলে সি নিশ্চয় মৰক। কিন্তু তোমালোকে কোৱা, যিকোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ পৰা যিহেৰে আপোনাৰ উপকাৰ হলহেঁতেন তাক আগকৰা হৈছে, তেওঁ নিজৰ পিতৃক কোনোমতে সন্মান নকৰিব। এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য লোপ কৰিলাহঁক। হে কপটীয়াবিলাক, যীশুৱে তোমালোকৰ বিষয়ে ভালকৈ ভাবুকটি প্ৰচাৰ কৰিলে, এই মানুহবিলাকে উঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে, আৰু মানুহৰ বিধি উপদেশ বুলি শিকাই তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে।
তেতিয়া তেওঁ লোকসমূহক ওচৰলৈ মাতি তেওঁবিলাকক ক'লে,
তোমালোকে শুনা আৰু বুজা, মুখত যি সোমায় সেই মানুহক অসুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায় সেয়েহে মানুহক অসুচি কৰে।
তেতিয়া শিষ্যবিলাকে আহি তেওঁক ক'লে,
ফাৰিচীবিলাকে এই কথা শুনি বিঘিনি পালে, ইয়াক আপুনি জানেনে?
তাতে তেওঁ উত্তৰ দি ক'লে,
যি পুৰি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই তাক উভৰা যাব। তেওঁবিলাকক এৰি দিয়া, তেওঁবিলাক অন্ধ পথ প্ৰদৰ্শক, অন্ধই অন্ধক বাট দেখুৱালে দুয়ো খাৱৈত পৰিব।
তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে,
এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।
তেওঁ ক'লে,
তোমালোকো এতিয়ালৈকে অবুধ হৈ আছানে? মুখত যি সোমায় সেই পেটৰ ভিতৰলৈ গৈ শৌচৰ ঠাইত বাহিৰ হয়, ইয়াক তোমালোকে বুজা নাইনে? কিন্তু মুখৰ পৰা যিবোৰ ওলায় সেইবোৰ চিত্তৰ পৰাহে আহে, আৰু সেইবোৰেই মানুহক অসুচি কৰে, কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছাসাক্ষ্য, নিন্দা, এইবোৰ ওলায়, এইবোৰেহে মানুহক অসুচি কৰে, কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অসুচি নকৰে।
যীশু সেই ঠাইৰ পৰা ওলাই তুৰ আৰু চিদোনৰ অঞ্চললৈ আঁতৰি গ'ল। আৰু চোৱা, এজনী কনানিয়া তিৰোতাই তাৰ সীমাৰ পৰা ওলাই আহি ৰিঙিয়াই ক'লে,
হে প্ৰভু, দায়ুদৰ সন্তান, মোক দয়া কৰক, মোৰ ছোৱালীক বৰ বেগই ভূতে ধৰিছে।
কিন্তু তেওঁক একো উত্তৰ নিদিলে। তাতে তেওঁৰ শিষ্যবিলাকে ওচৰলৈ আহি তেওঁক নিবেদন কৰি ক'লে,
তেওঁক বিদায় দিয়ক, কিয়নো তেওঁ আমাৰ পাছে পাছে চিঞৰি চিঞৰি আহিছে।
কিন্তু তেওঁ উত্তৰ দি ক'লে,
ইছৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কলৈকো পঠোৱা নাই।
তাতে তেওঁ আহি তেওঁক প্ৰণিপাত কৰি ক'লে,
হে প্ৰভু, মোক উপকাৰ কৰক।
কিন্তু তেওঁ উত্তৰ দি ক'লে,
ল'ৰাহঁতৰ খোৱা বস্তু লৈ কুকুৰাৰ আগত পেলাই দিয়া ভাল নহয়।
তাতে তেওঁ ক'লে,
হয় প্ৰভু, কিয়নো গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰহে কুকুৰে খাবলৈ পায়।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে,
হে নাৰী, তোমাৰ বিশ্বাস মহৎ, তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।
তাতে সেই মুহূৰ্তৰে পৰা তেওঁৰ জীয়েক সুস্থ হ'ল। পাছে যীশুৱে তাৰ পৰা গৈ গালিল সাগৰৰ ওচৰ পাই পৰ্বতৰ ওপৰত উঠি তাতে বহিল। তেতিয়া বহু মানুহৰ দলে খোৰা, অন্ধ, বোবা, কোঙা আদি কৰি অনেকক লগত লৈ আহি তেওঁৰ চৰণত থলেহি, আৰু তেওঁবিলাকক সুস্থ কৰিলে। তাতে সেই লোকসমূহে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া, অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইছৰাইলৰ ঈশ্বৰৰ স্তুতি কৰিলে। তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ওচৰলৈ মাতি ক'লে,
এই লোকসমূহলৈ মোৰ মৰম লাগিছে, কিয়নো তেওঁবিলাক এতিয়া মোৰ লগত তিনিদিন আছে আৰু তেওঁবিলাকৰ খাবলৈ একো নাই, আৰু তেওঁবিলাকক লঘোণে বিদায় দিবলৈ মোৰ ইচ্ছা নাই, জানোচা বাটত গা বহি যায়।
তেতিয়া শিষ্যবিলাকে তেওঁক ক'লে,
ইমান মানুহক তৃপ্ত কৰিবলৈ নিজন ঠাইত অতবোৰ পিঠা আমি ক'ত পাম?
তাতে যীশুৱে তেওঁলোকক সুধিলে,
তেওঁলোকৰ কেইটা পিঠা আছে?
তেওঁলোকে ক'লে,
সাতোটা আৰু গোটাচেৰে সৰু মাছ আছে।
তেতিয়া তেওঁ লোকসমূহক মাটিত বহিবলৈ আজ্ঞা দিলে। পাছে তেওঁ পিঠা সাতোটা আৰু মাছ লৈ স্তুতি কৰি ভাঙি শিষ্যবিলাকক দিলে আৰু শিষ্যবিলাকে লোকসমূহক দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে সেই ডখৰা ডখৰীৰ অৱশেষখিনিৰে ভৰা সাতোটা পাচি তেওঁলোকে তুলি ল'লে। ল'ৰা তিৰোতাত বাজে সেই ভোজন কৰা মানুহ 4000 আছিল। পাছে লোকসমূহক বিদায় দি তেওঁ নাৱত উঠি মগদনৰ হিমালয় আহিল।